এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পি এম কিষাণ সাহায্যৰ 21 সংখ্যক কিস্তিৰ ধন ৰাজ্যৰ 18 লাখৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি সম্পৰ্কত ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজ্যখনৰ প্ৰায় 300 গৰাকী শিল্পীৰ সুৰীয়া শ্ৰদ্ধাঞ্জলি আৰু 22 নৱেম্বৰত বৰ্ষাপাৰাত হ'বলগীয়া দ্বিতীয় টেষ্টত ভাগ ল'বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 21 সংখ্যক কিস্তি মুকলি কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 9 কোটি কৃষকৰ বাবে 18,000 কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাট সমজিলাৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত কৃষি বিভাগৰ কেইবাগৰাকী বিষয়াও উপস্থিত থাকে। দৰং জিলাতো কৃষি বিষয়ৰ কাৰ্যালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। তদুপৰি পাথৰিঘাট, দলগাঁও, ৰামহৰি, সৰাবাৰী কৃষি উন্নয়ন বিষয়া কাৰ্যালয় তথা প্ৰতিখন গাঁও পঞ্চায়ততে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ 86,640 গৰাকী হিতাধিকাৰীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ যোগে এই কিস্তিৰ ধন লাভ কৰিছে। শোণিতপুৰ জিলাৰ নবম কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহ, তেজপুৰ মাজগাঁৱৰ যুটীয়া কৃষি সঞ্চালকৰ কাৰ্যালয়, বৰচলা, ঢেকিয়াজুলি, বিহগুৰি, বালিপাৰা, ৰঙাপাৰা আৰু নদোৱাৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি এই উপলক্ষে বিশেষ সভা অনুষ্ঠিত হয়। জিলাখনৰ মুঠ 36,828 গৰাকী কৃষকে পি এম কিষাণ সন্মান নিধিৰ 21 সংখ্যক কিস্তিৰ ধন লাভ কৰিছে। উল্লেখযোগ্য যে কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয় কৰি কৃষকসকলক বিজ্ঞানসন্মত পদ্ধতিৰে আয় বৃদ্ধিত সহায়ক হোৱাকৈ 2019 চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণ কৰা হৈছিল। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক 2,000 টকাকৈ 3টা কিস্তিত বছৰি 6,000 টকা আগবঢ়োৱা হয়। এই আঁচনিৰ 21 সংখ্যক কিস্তিৰ অধীনত অসমে 363 কোটি টকা লাভ কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 18,18,000 কৃষক উপকৃত হ'ব। অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয় যে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে আহি সাধাৰণভাৱে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি সেই আবেদন বিবেচনা কৰা হ'ব আৰু সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে। ইতিমধ্যে ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি উচ্ছেদ বা আন কোনো কাৰণত বাসস্থান স্থানান্তৰিত হলে তেওঁলোকে বৰ্তমান থকা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত পঞ্জীয়নভুক্ত ভোটদাতাসকলৰ নাম বাদ পৰি যোৱাৰ কোনো আশংকা নাই বুলি বিজ্ঞপ্তিখনত স্পষ্ট কৰি দিয়া হৈছে। ভোটাৰ তালিকা সংশোধনীক লৈ উৰা বাতৰিৰ প্ৰতিয়ন নাযাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ প্ৰতি আহান জনাইছে। তেওঁ কয় যে এজন ভোটদাতাৰ নাম একে সময়তে 2টা স্থানত থাকিব নোৱাৰে। কোনো নাগৰিকৰ বহিৰাজ্যৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট থাকিলে তেওঁৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।
যদি কোনোবাই বহিৰাজ্যৰ পৰা আহি অসমক নিজৰ ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট, ৰেলত চাকৰি কৰিছে, অইল ইণ্ডিয়াত চাকৰি কৰিছে, তাৰ নাম কাটিলে ইয়াত পাব, 2 জাগাত থাকিব নোৱাৰে। এই কোনো এইটো প্ৰক্ৰিয়া নাই, এইটোলৈ কোনো বিতৰ্ক নাই, কোনে নিজৰ জাগাত নাম কাটি আনি ইয়াত নাম লগাব। এতিয়া পশ্চিমবংগত যাৰ নিজৰ ঘৰ আছে তাতে নামটো কাটি ইয়াত কিয় সোমাব, 2 জাগাতটো দিব নোৱাৰে। মোক যিসকলে হেঁচা দিব খোজে, হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে। মই নিজৰ মতে, মোৰ নিজৰ এটা গতি আছে, নিজৰ চিন্তা আছে, মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়ো।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহৰ সূচী পাছত ঘোষণা কৰা হ'ব। শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব। ব্যৱহাৰিক পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক শিক্ষা পৰিষদৰ বিজ্ঞপ্তিত কোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰ অহা 10 ডিচেম্বৰত উদ্বোধন কৰা হ'ব। শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰী সাংবাদিকৰ আগত এইদৰে কয়।
অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণ আমাৰ চৰকাৰে এটা বিশাল শ্বহীদ স্মাৰক বনাবলৈ সিদ্ধান্ত লৈছিলে। যোৱা 5টা বছৰ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিলে। 10 ডিচেম্বৰ তাৰিখে আমি এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। আপোনালোকে দেখিছে যে এটা খুব ধুনীয়া টম্ব আছে, তাতে সকলো সময়তে শিখা জ্বলি থাকিব, ইয়াতে আমি মাল্য অৰ্পণ কৰিব পাৰিম। ভিতৰত শ্বহীদসকলৰ ফটোগ্ৰাফি থাকিব, প্ৰেয়াৰ ৰুম থাকিব, আৰু চাৰিওফালে আমি ইয়াক এটা চাইকেলৰ, যিসকলে ৰাতিপুৱা চাইকেল চলাব খোজে তাৰ কাৰণে এটা গোটেইটো চাইকেল ট্ৰেক বনাইছো।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত আয়োজিত এখন জনসভাত টিহু বিধানসভা সমষ্টিৰ 33,431 গৰাকী আত্মসহায়ক গোটৰ সদস্যক মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক প্ৰদান কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যৰ 30,00,000 মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ লক্ষ্যৰে চৰকাৰে এই অভিযান আৰম্ভ কৰিছে। ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 4,00,000 আত্মসহায়ক গোটৰ মহিলালৈ ধন আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা এই অভিযানৰ বিষয়ে দেশজুৰি চৰ্চা হৈছে। তেওঁ কয় যে এই আঁচনিৰ আৰ্হিত বিহাৰ, ছত্তীশগড়, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত মহিলাসকলৰ বাবে আঁচনি ৰূপায়ণ কৰা হৈছে আৰু আন কেইবাখনো ৰাজ্যৰ চৰকাৰে এই সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ লগত যোগাযোগ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰ উপযুক্ত ব্যৱহাৰ কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনায়। তেওঁ টিহু সমষ্টিৰ 28,100 পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে সমষ্টিটোত অতিৰিক্ত আৰু 3,000 পৰিয়ালক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে। অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যখনৰ প্ৰায় 300 শিল্পীয়ে গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰিছে। কেইবাগৰাকীও ন পুৰণি শিল্পীয়ে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন গাৰ্গৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ কৰা হৈছিল। এই সুৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 200 অধিক কণ্ঠশিল্পী আৰু 70 অধিক বাদ্যযন্ত্ৰীয়ে 8 সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গৰ দুকুৰি গীত পৰিৱেশন কৰিব। এই অনুষ্ঠান উপভোগৰ বাবে অগণন লোক অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হৈছে। আহক এতিয়া আমি পোনে পোনে চানমাৰী খেলপথাৰলৈ যাওঁ। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি হৰভোগৰ গান্ধী ময়দানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানৰ শেষত প্ৰায় 3,000 লোকে জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো পৰিৱেশন কৰে। এই অনুষ্ঠানতে শিল্পী সৈয়দ ছাদুল্লা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাকো শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাৰ চানচাৰীৰ শৰাইঘাট মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মোহনে আজি বিশ্ব ঐতিহ্য সপ্তাহ 2025 মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমোহনে কয় যে ৰাজ্য চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক মঠ মন্দিৰ আৰু ডিমা হাছাওৰ শৈল ভাস্কৰ্য বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। চৰাইদেউ জিলাতো স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আজিৰে পৰা 25 নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ 2025ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱা চৰাইদেউ মৈদাম ক্ষেত্ৰত স্বচ্ছতা অভিযান চলোৱা হয়। এই ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি পৰ্যটকসকলৰ বাবে এখন ফটো প্ৰদৰ্শনী আৰু মৈদাম প্ৰাংগণত মৈদামসমূহৰ তথ্য সম্বলিত এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। অহা 23 নৱেম্বৰত মৈদাম ক্ষেত্ৰত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হ'ব। এটা পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
মুখ্যমন্ত্ৰী তদাৰকী কোষে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত এই পৰ্যন্ত 3 জন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। তদাৰকী কোষে আজি পৰ্যটন বিষয়া নয়নমণি পামেগামক গ্ৰেপ্তাৰ কৰাৰ লগতে যোৱা নিশা প্ৰাঞ্জল বৰা আৰু অনন্য বৰঠাকুৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ অন্তত 3গৰাকী ধৃত বিষয়াৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হয়। পৰৱৰ্তী সময়ত প্ৰাঞ্জল বৰা আৰু অনন্য বৰঠাকুৰক কামৰূপ মহানগৰৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ধৃত এই 2 বিষয়াৰ জামিন আবেদন খাৰিজ কৰি আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱা আনগৰাকী অভিযুক্ত নয়নমণি পামেগামক কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে 2012-13 বৰ্ষত পৰ্যটন নিগমৰ কেলেংকাৰী গোচৰ তদাৰকী কোষত পৰ্যটন নিগমৰ প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীসহ 8গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় নগৰ পানী যোগান প্ৰকল্প আৰু পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পানী যোগান প্ৰকল্পই ডিব্ৰুগড় পৌৰ এলেকাৰ পানীৰ সমস্যা সমাধান কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পশ্চিম চৌহদৰ ডি ইউ হাট পাৰ্কিং এলেকাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰী মল্লবৰুৱাই ডিব্ৰুগড়ত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত জিলাখনৰ পূব মিলন নগৰত পূৰ্বে থকা পুৰণি চৰকাৰী গৃহসমূহ ভাঙি নতুনকৈ 3 মহলীয়া ভৱন নিৰ্মাণ কৰা হ'ব। প্ৰায় 3.5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই ভৱনৰ জিলাখনৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকল যথেষ্ট উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত প্ৰাদুৰ্ভাৱ ঘটা আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰশাসনে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ইতিমধ্যে 7খন জিলা গাহৰি মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি 1খন জিলাৰ পৰা আন এখন জিলালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাৰ একাধিক গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে যোৱা দুদিনত 300টা গাহৰি নিধন কৰে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাহৰি সৰবৰাহ, গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি 2 জন পৰিমাণৰ ভাংসহ 2জন সৰবৰাহকাৰীক আটক কৰে। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কুঁৱৰী পথাৰৰ পুলিন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা 3 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আৰক্ষীয়ে লগতে পুলিন দাসৰ পন্নীকো আটক কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে ভাং সৰবৰাহৰ সৈতে জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। দিছপুৰ আৰক্ষীয়ে আজি চিৰিয়াখানাৰ সমীপত অভিযান চলাই জালনোটসহ 3জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক 3জন বৰপেটাৰ চুফিয়া খাতুন, মহিদুল ভূঞা আৰু বিহপুৰীয়াৰ মইনুল আলী বুলি চিনাক্ত কৰা হৈছে। অহা 22 নৱেম্বৰৰ পৰা বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ খেলপথাৰত হ'বলগীয়া গুৱাহাটী টেষ্টৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত হয়। দুটা দলকে বিশেষ চাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ্ষোধ্বনিৰে আদৰণি জনায়। কাইলৈ দুয়োটা দলে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব। উল্লেখযোগ্য যে দুয়োটা দলৰ মাজৰ চলিত 2খন খেলৰ টেষ্ট শৃংখলাটোত দক্ষিণ আফ্ৰিকাই কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰি আছে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এয়ে প্ৰথম টেষ্ট মেচ অনুষ্ঠিত হ'ব। খেলখনৰ বাবে গুৱাহাটী তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট প্ৰেমীৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটীৰ জ্যোতিনগৰ নিবাসী অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশনৰ অৱসৰপ্ৰাপ্ত প্ৰকাশন প্ৰবন্ধক প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। পি এম কিষাণ সাহায্যৰ 21 সংখ্যক কিস্তিৰ ধন ৰাজ্যৰ 18 লাখৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি সম্পৰ্কত ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ। 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজ্যখনৰ প্ৰায় 300গৰাকী শিল্পীৰ সুৰীয়া শ্ৰদ্ধাঞ্জলি। আৰু 22 নৱেম্বৰত বৰ্ষাপাৰাত হ'বলগীয়া দ্বিতীয় টেষ্টত ভাগ ল'বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।